এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ ফুল প্ৰদৰ্শনীক সৃষ্টিশীলতা, বহনক্ষমতা আৰু জনসাধাৰণৰ অংশগ্ৰহণক একত্ৰিত কৰাৰ প্ৰয়াসৰ বাবে প্ৰশংসা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই জানিবলৈ দিছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ ঔষধৰ নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰত বৰ্তমান অষ্টম স্থান অধিকাৰ কৰিছে। অসম চৰকাৰে বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগিতাত এখন ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলনৰ আয়োজন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ নিৰাপত্তা বাহিনীসমূহে প্ৰদৰ্শনকাৰীসকলক গুলীবৰ্ষণ কৰিলে আমেৰিকাই প্ৰদৰ্শনকাৰী সমৰ্থন কৰিব বুলি ভাবুকি দিছে। আৰু টেনিছ তাৰকা ভেনাছ উইলিয়ামছ 45 বছৰ বয়সত অষ্ট্ৰেলিয়ান অপেন টেনিছৰ মূল প্ৰতিযোগিতাত অংশ লোৱা আটাইতকৈ বয়সীয়ান খেলুৱৈ হিচাপে পৰিগণিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ ফুল প্ৰদৰ্শনীক সৃষ্টিশীলতা, বহনক্ষমতা আৰু জনসাধাৰণৰ অংশগ্ৰহণক একত্ৰিত কৰাৰ প্ৰয়াসৰ বাবে প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই অনুষ্ঠানৰ দ্বাৰা চহৰখনে প্ৰকৃতিৰ প্ৰতি থকা স্পৃহা আৰু প্ৰেমক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে লগতে বছৰ জুৰি এই ফুলৰ প্ৰদৰ্শনী চলি থকাৰ বাবে আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কালি সাবৰমতী নদীৰ পাৰত 14 সংখ্যক এই আন্তঃৰাষ্ট্ৰীয় ফুল প্ৰদৰ্শনী মুকলি কৰে। ভাৰত এক গাথা শীৰ্ষক এই ফুলৰ প্ৰদৰ্শনীয়ে দেশৰ চহকী আৰু বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰা প্ৰতিফলিত কৰে। অহা 22 তাৰিখে এই প্ৰদৰ্শনীৰ সামৰণি পৰিব। আহমেদাবাদ পৌৰ নিগমে আয়োজন কৰা এই প্ৰদৰ্শনীয়ে বৃহৎ পৰিসৰত ফুলৰ ক্ষেত্ৰখনত সংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে অধিক হাৰত জনসাধাৰণক আকৰ্ষণ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ফুলৰ মাণ্ডালা চিত্ৰকলা আৰু বিশ্বৰ সৰ্ববৃহৎ ফুলৰ প্ৰতিকৃতিৰ বাবে 2টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লগতে ৰাষ্ট্ৰীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ ছবি অংকন কৰাৰ পাছত এই প্ৰদৰ্শনীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত চৰ্চা লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপ্ৰা হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভগৱান বুদ্ধৰ মহান বাণীসমূহ অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ যুৱ প্ৰজন্মৰ মাজত দেশৰ চহকী সংস্কৃতিক অধিক জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে পিপ্ৰাহাৱা এই প্ৰামাণিক অৱশেষ আৰু প্ৰত্নতাত্বিক সামগ্ৰীসমূহ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। তেওঁ এই অৱশেষসমূহ স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সকলোৰে প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে 19 শতিকাৰ শেষ ভাগত আৱিষ্কৃত পিপ্ৰাহাৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। এই অৱশেষৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ৰাজহুৱা প্ৰদৰ্শনীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বুদ্ধৰ শিকনিসমূহত নিহিত শান্তি, কৰুণা আৰু জ্ঞানৰ সাৰ্বভৌম প্ৰমূল্যৰাজি প্ৰসাৰৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই জানিবলৈ দিছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ ঔষধৰ নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰত 10 বছৰৰ পূৰ্বৰ 123 সংখ্যক স্থানৰ পৰা বৰ্তমান অষ্টম স্থান অধিকাৰ কৰিছে। নতুন দিল্লীত আজি ঔষধৰ মান সম্পৰ্কীয় 10ম সংস্কৰণ ভাৰতীয় ঔষধ কোষ 2026 মুকলি কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰকাশ কৰা এই ঔষধ কোষত 121টা বিবন্ধসহ মুঠ 3,340টা বিশেষ লেখা প্ৰকাশ কৰা হৈছে। শ্ৰীনাড্ডাই কয় যে প্ৰথমবাৰৰ বাবে সন্নিৱিষ্ট কৰা 20টা ৰক্তৰ উপাদানৰ দ্বাৰা ৰক্ত সঞ্চাৰণ, থেলাচেমিয়া, হোমোফিলিয়া আৰু এনিমিয়াৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত অধিক সহায়ক হ'ব। শ্ৰীনাড্ডাই কয় যে তেজৰ সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰা ভাৰত প্ৰথম দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে নতুন লেখাসমূহ ৰাষ্ট্ৰীয় যক্ষ্মামুক্ত আঁচনি, ৰক্তহীনতামুক্ত ভাৰত আৰু উমৈহতীয়া টীকাকৰণ আঁচনিৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে সহায় কৰিব। তেওঁ কয় যে ভাৰতীয় ঔষধ কোষে বৰ্তমান 19খন উন্নয়নশীল আৰু বিকশিত দেশৰ স্বীকৃতি লাভ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। নাছিকত আজি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ কল্যাণৰ বাবে ভালেমান আঁচনি ৰূপায়ণ কৰা হৈছে। তেওঁ কৃষিখণ্ডৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে। বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে প্ৰযুক্তিৰ জৰিয়তে ভাৰতৰ বিকাশ যাত্ৰা অগ্ৰসৰ হৈছে। নতুন দিল্লীত আজি মন্ত্ৰালয়ৰ বিগত বৰ্ষৰ সাফল্য সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 2014ৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। শ্ৰীসিঙে কয় যে প্ৰযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ বিকাশ সাধন হ'ব। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডক সহায় কৰিবলৈ আগুৱাই আহিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম চৰকাৰে ভাৰতক বস্ত্ৰ উৎপাদনৰ গোলকীয় হাব হিচাপে গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় কৌশল গ্ৰহণ কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগিতাত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীসকলৰ এখন সন্মিলনৰ আয়োজন কৰিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগ, ইয়াৰ বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন মূল বিষয়বস্তুৰে গুৱাহাটীত 8 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত হ'ব। 350 বিলিয়ন আমেৰিকান ডলাৰ বস্ত্ৰ উদ্যোগৰ প্ৰতি লক্ষ্য ৰাখি আৰু 2030 চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ ৰপ্তানিৰ 100 বিলিয়ন আমেৰিকান ডলাৰৰ সাফল্য অৰ্জনৰ লক্ষ্যৰে এই সন্মিলন আয়োজন কৰা হৈছে। এই সন্মিলনত আন্তঃগাঁথনি আৰু বিনিয়োগ, ৰপ্তানি বৃদ্ধি, প্ৰতিযোগিতামূলক ভাৱধাৰা, কেঁচা সামগ্ৰী আৰু নতুন উদ্ভাৱনেৰে বৰ্তমান বজাৰৰ প্ৰতি লক্ষ্য ৰাখি হস্ততাঁত আৰু হস্তশিল্প সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই সন্মিলনৰ মুকলি অনুষ্ঠানত বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দেশৰ আন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিভাগীয় মন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ নিৰাপত্তা বাহিনীসমূহে যদি দেশখনৰ প্ৰদৰ্শনকাৰীসকলৰ ওপৰত গুলীবৰ্ষণ কৰে তেতিয়া আমেৰিকাই প্ৰদৰ্শনকাৰীক সমৰ্থন কৰিব বুলি ভাবুকি দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীট্ৰাম্পে কয় যে ইৰাণৰ অশান্ত পৰিস্থিতিৰ ফলত ভালেমান লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাৰ্তাটোত প্ৰত্যুত্তৰত ইৰাণৰ এগৰাকী চৰকাৰী শীৰ্ষ বিষয়া আলী লাছিজানীয়ে আমেৰিকা সকীয়াই দি কয় যে যদিহে দেশখনে ইৰাণৰ অভ্যন্তৰীণ বিষয়সমূহত হস্তক্ষেপ কৰে তেতিয়া সমগ্ৰ অঞ্চলটোত অস্থিৰতা বিয়পাব বুলি ধৰি লোৱা হ'ব। ইৰাণৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে। দেশখনৰ পশ্চিম প্ৰান্তত লোৰেস্তান, চাহাৰমল আৰু বখতিয়াৰীত নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতি অব্যাহত আছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ জুন মাহত ইৰাণত ইজৰাইলে চলোৱা বিমান আক্ৰমণত আমেৰিকাই সহযোগিতা আগবঢ়াই ভালেমান পৰমাণু আন্তঃগাঁথনি ধবংস কৰিছিল। বিজেপিয়ে আজি পশ্চিমবংগত আইন শৃংখলাৰ পৰিস্থিতি সম্পূৰ্ণৰূপে অৱনমিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই অভিযোগ কৰি কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তোষামোদৰ ৰাজনীতিৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰিছে। তেওঁ কয় যে মমতা বেনাৰ্জীয়ে সেয়েহে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনত বিৰোধিতা কৰিছে। ই প্ৰশাসন 2026ৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে মুঠ 802খন মনোনয়ন লাভ কৰা হৈছে। ই প্ৰশাসনৰ ৰূপায়ণৰ পদক্ষেপসমূহ তথা ইয়াৰ স্বীকৃতি আৰু উৎকৃষ্টতাৰ প্ৰসাৰ কৰাৰ বাবে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি পেঞ্চন মন্ত্ৰালয়ে জানিবলৈ দিছে যে চলিত বৰ্ষত 7টা পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব। টেনিছ তাৰকা ভেনাছ উইলিয়ামছ 45 বছৰ বয়সত অষ্ট্ৰেলিয়ান অপেন টেনিছৰ মূল প্ৰতিযোগিতাত অংশ লোৱা আটাইতকৈ বৰ্ষীয়ান খেলুৱৈ হিচাপে পৰিগণিত হ'ব। 7টা গ্ৰেণ্ড শ্লেম খিতান অৰ্জন কৰা তাৰকাগৰাকীক প্ৰতিযোগিতাৰ বাবে ৱাইল্ড কাৰ্ড প্ৰদান কৰা হৈছে। তেওঁ 18 জানুৱাৰীত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। আমেৰিকাৰ খেলুৱৈগৰাকীয়ে 2015 চনত জাপানৰ কিমিকো ডাইত 44 বছৰ বয়সত প্ৰতিযোগিতাত অংশ লোৱাৰ অভিলেখ ভংগ কৰিব। 2023 চনৰ পৰা ভেনাছ উইলিয়ামছে আমেৰিকাৰ বাহিৰতো এখনো প্ৰতিযোগিতাত অংশ লোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ ফুল প্ৰদৰ্শনীক সৃষ্টিশীলতা, বহনক্ষমতা আৰু জনসাধাৰণৰ অংশগ্ৰহণক একত্ৰিত কৰাৰ প্ৰয়াসৰ বাবে প্ৰশংসা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই জানিবলৈ দিছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ ঔষধৰ নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰত বৰ্তমান 8ম স্থান অধিকাৰ কৰিছে। অসম চৰকাৰে বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগিতাত এখন ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলন আয়োজন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ নিৰাপত্তা বাহিনীসমূহে প্ৰদৰ্শনকাৰীসকলক গুলীবৰ্ষণ কৰিলে আমেৰিকাই প্ৰদৰ্শনকাৰীক সমৰ্থন কৰিব বুলি ভাবুকি দিছে আৰু টেনিছ তাৰকা ভেনাছ উইলিয়ামছ 45 বছৰ বয়সত অষ্ট্ৰেলিয়ান অপেন টেনিছৰ মূল প্ৰতিযোগিতাত অংশ লোৱা আটাইতকৈ বৰ্ষীয়ান খেলুৱৈ হিচাপে পৰিগণিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।